এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি শিলচৰত 23,550 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন, অসম আৰক্ষীৰ বিশেষ কাৰ্যবাহিনী আৰু বৰপেটা আৰক্ষীয়ে যৌথ অভিযানত জেহাদী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত এজন যুৱকক আটক, কাৰ্বি আংলং জিলাত পুৱতি নিশা সংঘটিত পথ দুৰ্ঘটনাত 4 লোকৰ মৃত্যু, বহুকেইজন গুৰুতৰভাৱে আহত, আৰু FIH হকী মহিলা বিশ্বকাপ কোৱালিফায়াৰৰ ফাইনেলত আজি ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শিলচৰত 23,550 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। বৰাক উপত্যকাৰ উন্নয়নৰ লক্ষ্যৰে নিৰ্মাণ কৰিবলগীয়া এই প্ৰকল্পসমূহৰ ভিতৰত 22,866 কোটি টকা ব্যয় সাপেক্ষ শিলচৰ হাইস্পীড কৰিডৰ, প্ৰায় 565 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা শিলচৰ টাউন উৰণ সেতু আৰু 122 কোটি টকা ব্যয় সাপেক্ষ পাথাৰকান্দিৰ কৃষি মহাবিদ্যালয় আছে। শিলচৰৰ অম্বিকাপুৰত আজি এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বৰাক উপত্যকা উন্নয়ন বিভাগৰ মন্ত্ৰী কৌশিক ৰায়কে ধৰি কেইবাগৰাকীও সাংসদ আৰু বিধায়ক উপস্থিত আছে। প্ৰধানমন্ত্ৰীৰ শিলচৰ ভ্ৰমণ কালতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৰাকৰ শ্ৰীকোণাত নিৰ্মাণ কৰা মিনি সচিবালয় আৰু দাৰ্গাকোণাৰ মিঠাপানীত অসম চৰকাৰৰ নগৰ আৰু গৃহ নিৰ্মাণ বিভাগৰ সন্মিলন কেন্দ্ৰ উদ্বোধন কৰিব। ইয়াৰ পূৰ্বে কালি প্ৰধানমন্ত্ৰী মোদীয়ে গুৱাহাটীৰ কইনাধৰা ৰাজ্যিক অতিথিশালাৰ প্ৰায় ভাৰ্চুৱেল ব্যৱস্থাৰে কোকৰাঝাৰৰ 4,570 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও আন্তঃগাঁথনিমূলক প্ৰকল্প মুকলি কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে। শ্ৰীমোদীয়ে তেওঁৰ ভাষণত কয় যে এই প্ৰকল্পসমূহৰ জৰিয়তে BTCৰ জনসাধাৰণে বিভিন্ন সুবিধা লাভ কৰাৰ উপৰি এই খণ্ডৰ পৰ্যটন আৰু বাণিজ্যৰো বিকাশ হ'ব। তদুপৰি উন্নত যোগাযোগ ব্যৱস্থাৰ ফলত কৃষকসকলৰ উৎপাদিত সামগ্ৰীসমূহে বৃহৎ বজাৰ লাভত সহায়ক হ'ব। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ভাষণত নিমাতীঘাট আৰু বিশ্বনাথ ঘাটত আধুনিক জাহাজ টাৰ্মিনেল নিৰ্মাণৰ কাম আৰম্ভ হৈছে বুলি উল্লেখ কৰি কয় যে চৰকাৰে অসমৰ পৰ্যটন খণ্ডক কেৱল দৰ্শনৰ স্থান হিচাপে গঢ়ি তোলাই নহয় বৰঞ্চ নিয়োগ আৰু বিকাশৰ পথ হিচাপেও বিবেচনা কৰিছে। তেওঁ এয়া কেৱল এটা আন্তঃগাঁথনি প্ৰকল্পই নহয় বৰঞ্চ অসমৰ পৰ্যটন আৰু স্থানীয় অৰ্থব্যৱস্থাক নতুন গতি প্ৰদানৰ পদক্ষেপ বুলি মন্তব্য কৰে। শ্ৰীভূমি জিলাৰ আয়ুক্তই নিৰ্বাচনৰ কাম সম্পূৰ্ণ নোহোৱালৈকে চৰকাৰী কাৰ্যালয়সমূহ দেওবাৰ আৰু অন্যান্য বন্ধৰ দিনতো খোলা ৰাখিবলৈ নিৰ্দেশ জাৰি কৰিছে। এই নিৰ্দেশ অনুসৰি বন্ধৰ দিনত প্ৰতিটো কাৰ্যালয়ত অন্ততঃ এজন অফিচ সহায়ক আৰু এজন MTS বা চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী উপস্থিত থাকিব লাগিব। জিলাখনৰ বেংকসমূহো দেওবাৰ বা অন্যান্য বন্ধৰ দিনত খোলা ৰখাৰ নিৰ্দেশ দিয়া হৈছে। নিৰ্বাচনৰ সময়ত প্ৰয়োজনীয় কামসমূহ সুকলমে সম্পন্ন হোৱাৰ উদ্দেশ্যে এই নিৰ্দেশনা জাৰি কৰা হৈছে আৰু ইয়াৰ অমান্য কৰিলে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি নিৰ্দেশটোত উল্লেখ কৰা হৈছে। ডিব্ৰুগড় জিলাত চলি থকা প্ৰিজাইডিং আৰু পুলিং বিষয়াসকলৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণৰ কাইলৈ সামৰণি পৰিব। জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰশিক্ষণ গৃহ, জিলা গ্ৰামোন্নয়ন অভিকৰণৰ জাগৃতি গৃহ, আউনীআটী শাখা সত্ৰৰ প্ৰেক্ষাগৃহ, কানৈ বাণিজ্য মহাবিদ্যালয় আৰু জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত বিষয়াসকলৰ প্ৰশিক্ষণ অনুষ্ঠিত হৈছে। EVM VVPAT মকড্ৰিলৰ সহায়ত প্ৰিজাইডিং আৰু পুলিং বিষয়াসকলক প্ৰশিক্ষণ দিয়া হৈছে। মৰিগাঁও জিলাত ৰন্ধন গেছৰ কোনোধৰণৰ নাটনি হোৱা নাই বুলি জিলাখনৰ আয়ুক্ত অনামিকা তিৱাৰীয়ে প্ৰকাশ কৰিছে। এটা বাৰ্তাত জিলা আয়ুক্তগৰাকীয়ে ৰন্ধন গেছৰ নাটনি হোৱা বুলি সামাজিক মাধ্যমত বিয়পি পৰা উৰা বাতৰি সম্পূৰ্ণ ভিত্তিহীন বুলি উল্লেখ কৰে। জিলাখনত সম্প্ৰতি পৰ্যাপ্ত পৰিমাণৰ ৰন্ধন গেছ মজুত আছে বুলি উল্লেখ কৰি তেওঁ এনেধৰণৰ অপপ্ৰচাৰ বা উৰা বাতৰিত ভুল নাযাবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে।
মৰিগাঁও জিলাত ঘৰুৱা ৰন্ধন গেছ চিলিণ্ডাৰৰ নাটনি হোৱা বুলি এটা উৰা বাতৰি প্ৰচাৰ হৈ আছে। সেই সম্পূৰ্ণ ভিত্তিহীন। মৰিগাঁও জিলাত বৰ্তমান ঘৰুৱা ৰন্ধন গেছৰ কোনো ধৰণৰ নাটনি হোৱা নাই। চৰকাৰী তথ্য মতে মৰিগাঁও জিলাত পৰ্যাপ্ত পৰিমাণৰ ঘৰুৱা ৰন্ধন গেছ মজুত আছে। ৰাইজ কোনো ধৰণৰ অপপ্ৰচাৰ বা উৰা বাতৰি ভুল নাযাব আৰু এনেকুৱা ধৰণৰ কোনো বাৰ্তা ছচিয়েল মিডিয়া যোগে আনলৈ প্ৰেৰণ নকৰিব। ৰাজ্য চৰকাৰ তথা জিলা প্ৰশাসনে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ জৰিয়তে গোটেই ব্যৱস্থাটো নিৰন্তৰ নিৰীক্ষণ কৰি আছে। সেই শংকাৰ কোনো কাৰণ নাই। আপোনালোক আতংকিত নহব। কোনো গেছ এজেঞ্চি বা ব্যক্তিয়ে যদি কৃত্ৰিম নাটনিৰ সৃষ্টি কৰে বা কলা বজাৰত জড়িত বুলি প্ৰমাণ পোৱা যায় তেন্তে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অসম আৰক্ষীৰ বিশেষ কাৰ্যবাহিনী আৰু বৰপেটা আৰক্ষীয়ে যৌথভাৱে অভিযান চলাই জেহাদী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত বৰপেটা ৰোডৰ পৰা আজি পুৱতি নিশা এজন যুৱকক আটক কৰে। ধৃত মুস্তাফিজুৰ ৰহমান নামৰ যুৱকজনক পাছত গুৱাহাটীলৈ লৈ অহা হয়। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে বৰপেটা ৰোড চহৰৰ আজাদ নগৰৰ নিবাসী যুৱকজনৰ পৰা বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হয়। উল্লেখযোগ্য যে যোৱা 10 মাৰ্চতো সৰভোগৰ পৰা জেহাদী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ লক্ষীজানত আজি পুৱতি নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত 4 লোকৰ মৃত্যু হোৱাৰ লগতে বহুকেইজন লোক গুৰুতৰভাৱে আহত হয়। আমাৰ কাৰ্বি আংলঙৰ সংবাদদাতাই জনোৱা মতে লাহৰীঘাট মৈৰাবাৰীৰ পৰা ডিমাপুৰ অভিমুখে গৈ থকা বাছখনে পথৰ দাঁতিৰ এজোপা গছত খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়। নিহত লোককেইজন আব্দুল বাৰিক ছাবিনা চুলতানা, খলিৰ ৰহমান আৰু আল্লাউদ্দিন বুলি চিনাক্ত কৰা হৈছে। আহতসকলক বোকাজান সমূহীয়া স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে। আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 বায়ু প্ৰদূষণজনিত বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ শীৰ্ষক আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ জলবায়ু পৰিৱৰ্তন আৰু মানৱ স্বাস্থ্য বিষয়ক ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ নডেল বিষয়া ডাঃ কনক চন্দ্ৰ তালুকদাৰ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ অসমৰ মুখ্য বিজ্ঞানী গৌতম কৃষ্ণ মিশ্ৰ উপস্থিত থাকিব। আলোচনাৰ আগ ধৰিব জিতিৰাণী ডেকাই। ভাৰতৰত্ন সন্মানেৰে বিভূষিত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই কাইলৈ বিশেষ সংগীতানুষ্ঠানৰ আয়োজন কৰিছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত হ'বলগীয়া লুইতৰ পৰা মিচিচিপিলৈ শীৰ্ষক এই সংগীতানুষ্ঠান গধূলি 6 বজাত আৰম্ভ হ'ব। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত হ'বলগীয়া এই অনুষ্ঠানত ৰাজ্যৰ ভালেসংখ্যক প্ৰবীণ আৰু নবীন শিল্পীয়ে গীত পৰিৱেশন কৰিব। অসমৰ বিভিন্ন জিলাৰ ৰেডিঅ' প্ৰেমী শ্ৰোতাসকলক লৈ গঠিত সংযুক্ত অনাতাঁৰ শ্ৰোতা সংঘ অসমৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস কাইলৈ ধেমাজিত উদযাপন কৰা হ'ব। ধেমাজিৰ মাছখোৱাৰ বৰপাক মধ্য ইংৰাজী বিদ্যালয় চৌহদত আয়োজন কৰা দিনজোৰা কাৰ্যসূচীত আকাশবাণীৰ কেইবাগৰাকীও বিষয়া কৰ্মচাৰীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ হোৱাৰ পাছত দুপৰীয়া জীৱনৰ বিভিন্ন স্তৰত আকাশবাণীৰ বিভিন্ন অনুষ্ঠানৰ গুৰুত্ব শীৰ্ষক এখন আলোচনাচক্ৰ অনুষ্ঠিত হ'ব। এই অনুষ্ঠানতে আকাশবাণী গুৱাহাটী কেন্দ্ৰ অনুষ্ঠান বিভাগৰ সহকাৰী সঞ্চালক কাৰ্তিক সূত্ৰধৰক অনুপ্ৰেৰণা বঁটা, অনুষ্ঠান কাৰ্যবাহী বিষয়া ঋতুপৰ্ণ দাসক নাট্য প্ৰভাকৰ বঁটা, বিনীতা ডেকাক শ্ৰেষ্ঠ ঘোষিকা বঁটা, বাতৰি পৰিৱেশিকা জিন্দিৰাণী ডেকা আৰু পৰিস্মিতা দিহিঙীয়াক শ্ৰেষ্ঠ বাতৰি পৰিৱেশিকা বঁটা প্ৰদান কৰা হ'ব। ডিব্ৰুগড় কেন্দ্ৰৰ বিন্দু ৰাজখোৱা, গোপা হাজৰিকা, যোৰহাট কেন্দ্ৰৰ গায়ত্ৰী দেৱী, মৃণালী দত্ত শইকীয়া, পূৰৱী ভট্টাচাৰ্য আৰু তেজপুৰ কেন্দ্ৰৰ ত্ৰৈলোক্য বৰা, ৰূপালী বৰাক জনপ্ৰিয় ঘোষক ঘোষিকা বঁটা আগবঢ়োৱা হ'ব। এই একেটা অনুষ্ঠানতে আকাশবাণী গুৱাহাটীৰ তিয়কৰ কণ্ঠশিল্পী ৰুণু বৰগোহাঁইক সংগীত শিল্পী বঁটা, জাজিৰ সাংবাদিক দিগন্ত শৰ্মাক যুৱ সাংবাদিকতা বঁটা আৰু জাজিৰ প্ৰণৱ কুমাৰ দত্তক শ্ৰেষ্ঠ শ্ৰোতা অনুৰাগী বঁটা, তিয়ক জগদ্বাৰৰ মানসজ্যোতি কটকী আৰু ধেমাজি মাছখোৱাৰ অনুপমা শইকীয়াক শ্ৰোতা অনুৰাগী বঁটা প্ৰদান কৰা হ'ব। মাছখোৱাৰ সংবাদদাতা বীৰেণ কোঁৱৰ আৰু মিণ্টু শইকীয়া, শিৱসাগৰ চাৰিঙৰ পদ্মলোচন খনিকৰ, গৌৰীসাগৰৰ সংবাদদাতা মৃগাংক হাজৰিকাক উৎকৃষ্ট সাংবাদিকতা বঁটা প্ৰদান কৰা হ'ব। তদুপৰি আকাশবাণী ডিব্ৰুগড়ৰ তৌফিকা উল্লাস আৰু ডিব্ৰুগড় কেন্দ্ৰৰ প্ৰচাৰণ কাৰ্যবাহী জিন্তু চেতিয়াক প্ৰযোজক বঁটা প্ৰদান কৰিব বুলি সংস্থাটোৰ সভাপতি সম্পাদকে জানিবলৈ দিছে। FIH মহিলা হকী বিশ্বকাপ কোৱালিফায়াৰৰ ফাইনেলত আজি ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন তেলেংগানাৰ GMC বালাজুগী হকী গ্ৰাউণ্ডত সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব। দুয়োটা দলে ফাইনেল পৰ্যন্ত অপৰাজিত হৈ আছে। ছালিমা টেটেৰ নেতৃত্বৰ ভাৰতৰ দলটোৱে যোৱা নিশা অনুষ্ঠিত ছেমি ফাইনেলত ইটালীক 1-0 পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ভাৰতৰ মনীষা চৌহানে খেলখনৰ 40 মিনিটত একমাত্ৰ গ'ল দি দলক জয়লাভ কৰোৱায়। ইয়াৰ লগে লগে মহিলাৰ হকী বিশ্বকাপত তৃতীয়বাৰৰ বাবে ভাৰতৰ অংশগ্ৰহণ নিশ্চিত হৈ পৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি শিলচৰত 23,550 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন। অসম আৰক্ষীৰ বিশেষ কাৰ্যবাহিনী আৰু বৰপেটা আৰক্ষীয়ে যৌথ অভিযানত জেহাদী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত এজন যুৱকক আটক। কাৰ্বি আংলং জিলাত পুৱতি নিশা সংঘটিত পথ দুৰ্ঘটনাত 4 লোকৰ মৃত্যু, বহুকেইজন গুৰুতৰভাৱে আহত। আৰু FIH হকী মহিলা বিশ্বকাপ কোৱালিফায়াৰৰ ফাইনেলত আজি ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।